Ea, Akakhbani. এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এশদিনীয়া ক্ষণ গণনাৰ অংশ হিচাপে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি নতুন দিল্লীত যোগ মহোৎসৱ 2025 মুকলি কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰিব। অসমৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰা হৈছে আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। অসম ভ্ৰমণকালত শ্ৰীশ্বাহে নিখিল বড়ো ছাত্ৰ সন্থা এপছুৰ বাৰ্ষিক সন্মিলনকে ধৰি কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীশ্বাহে পৰহিলৈ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ দেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। তাত মন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জোখাও চঙলৈ স্থানান্তৰ কৰা অনুষ্ঠানত ভাগ ল'ব। যোৱা বছৰ 23 অক্টোবৰত নতুন দিল্লীত মিজোৰাম চৰকাৰ আৰু আছাম ৰাইফলছে বাহিনীটোৰ ঘাটি আইজলৰ পৰা জোখাচঙলৈ স্থানান্তৰ কৰাৰ বাবে চুক্তি সম্পাদন কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী মিজোৰামৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হ'ব। শ্ৰীশ্বাহে 16 মাৰ্চত কোকৰাঝাৰৰ দোতমাত হ'বলগীয়া এপছুৰ অধিৱেশনত অংশগ্ৰহণ কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলত নতুন ফৌজদাৰী আইন 3খনৰ ৰূপায়ণ সন্দৰ্ভত গুৱাহাটীত আয়োজিত এখন পৰ্যালোচনা বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত তেওঁ নতুন দিল্লীলৈ উভতি যাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি তেওঁৰ সংসদীয় সমষ্টি গান্ধীনগৰত 146 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰেল, স্থলপথ আৰু স্বাস্থ্যখণ্ডৰ প্ৰকল্পসমূহক সামৰি লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে বিশেষকৈ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত দেশে লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে। স্বানন্দ অঞ্চলত নতুনকৈ এখন 500খন বিচনাযুক্ত চিকিৎসালয় আৰু গান্ধীনগৰত এখন নতুন অসামৰিক চিকিৎসালয় স্থাপনৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে বুলিও তেওঁ ঘোষণা কৰে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে অহা 21 জুনত সমগ্ৰ বিশ্বত পালন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এশদিনীয়া ক্ষণ গণনাৰ অংশ হিচাপে আজি নতুন দিল্লীত যোগ মহোৎসৱ 2025 মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে এশদিনৰ ভিতৰত দেশৰ বিভিন্ন অংশত 10টা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে 10খন সহযোগী ৰাষ্ট্ৰৰ সৈতে যোগ বন্ধন শীৰ্ষক যোগ বিনিময় কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে দেশৰ 10,000টা স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি যোগ সংগম কাৰ্যসূচীৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIয়ে একাউণ্ট সংগ্ৰাহক ব্যৱস্থাৰ তদাৰক কৰাৰ উদ্দেশ্যে স্বনিয়ামক সংস্থাৰ বাবে আবেদন বিচাৰিছে। RBIয়ে জাৰি কৰা পৰিপত্ৰ অনুসৰি ইচ্ছুক আবেদনকাৰীয়ে প্ৰবাহ পৰ্টেলৰ মাধ্যমেৰে 15 জুন পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। আবেদন নিৰ্দিষ্ট আৰ্হিৰ হ'ব লাগিব বুলি RBIয়ে স্পষ্ট কৰি দিছে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লাভ কৰা আবেদনসমূহ চালি জাৰি চাই এনে সংস্থাৰ স্বীকৃতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তক চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰিব। বিশ্ব দৃশ্য শ্ৰব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন ৱেবছৰ পূৰ্বে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই শীৰ্ষ সন্মিলনৰ জৰিয়তে চৰকাৰে দ্ৰুতগতিত বিকাশ লাভ কৰা সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বাবে ৱেবছক এখন একত্ৰিত গোলকীয় মঞ্চ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ বিষয়টো তুলি ধৰিবলৈ চেষ্টা কৰিছে। আজিৰ এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ 100গৰাকীতকৈও অধিক ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তই সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বাবে সমন্বিত দৃষ্টিভংগীৰে কাম কৰাৰ সম্ভাৱনাৰ সন্ধান কৰিব। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগান আৰু শীৰ্ষ সন্মিলনৰ আয়োজক ৰাজ্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিছেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৱেব শীৰ্ষ সন্মিলনৰ প্ৰথমটো সংস্কৰণ অহা 1 মেৰ পৰা 4 মেলৈ মুম্বাইত আয়োজন কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে এই সময়ছোৱাত বিদৰ্ভ, গুজৰাট আৰু ওড়িশা গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিব পাৰে বুলি সকীয়াই দিছে। অসমৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈ সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰকে ধৰি ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। বৰপেটা সত্ৰত আজি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। বৰপেটাৰ পাটবাউসী, গণককুচি, সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ পৰা অহা হোলী গীতৰ শিল্পীৰ দল, মণিপুৰী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলৰ লগতে বিভিন্ন শিল্পীৰ গীত পৰিৱেশনেৰে সত্ৰ নগৰীখন প্ৰাণচঞ্চল হৈ উঠিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি বটদ্ৰৱা সত্ৰত আজিৰে পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। আজি গন্ধোৎসৱেৰে আৰম্ভ কৰি পৰম্পৰাগত ৰীতি নীতিৰে গোসাঁইক কীৰ্তনঘৰৰ পৰা উলিয়াই আনি নোওৱাৰ পাছত নতুন আসনত স্থাপন কৰি ৰাম ধেমালি পৰিৱেশন কৰা হ'ব। কাইলৈ গোসাঁইৰ মূৰত ফাকু দিয়াৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ পৰা অহা ভক্ত বৈষ্ণৱৰ নাম কীৰ্তন আদি কাৰ্যসূচীৰ পাছত পৰহিলৈ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই দৌললৈ যাত্ৰা কৰা হ'ব। দৌল যাত্ৰা উৎসৱৰ সৈতে সংগতি ৰাখি কাইলৈৰ পৰা আকাশী গংগাৰ তীৰৰ আই খেৰখুঁটি প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। আজি সন্ধিয়া মেঘদাহ পৰ্বৰে এই উৎসৱৰ আৰম্ভণি হ'ব। 17 মাৰ্চত উৎসৱৰ সামৰণি পৰিব। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত আজিৰে পৰা ফল্গুৎসৱৰ আয়োজন কৰা হৈছে। মুখা শিল্পৰ বাবে বিশ্ববিখ্যাত চামগুৰি সত্ৰত 4দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। উৎসৱৰ অংশ হিচাপে নাম কীৰ্তন, ফাকুৱাৰ গীত মাত আৰু ভাওনা পৰিৱেশন কৰা হ'ব। কোচবিহাৰৰ ইতিহাস প্ৰসিদ্ধ মধুপুৰ সত্ৰতো আজিৰে পৰা 3দিনীয়াকৈ দৌল উৎসৱ পালন কৰা হৈছে। আজি গন্ধযাত্ৰাৰ লগতে সত্ৰ চৌহদত সাজি উলিওৱা ভেলাঘৰত অগ্নি সংযোগ কৰি ৰাইজৰ মংগল কামনা কৰা হ'ব। কাইলৈ গোসাঁইৰ সন্মুখত নাম প্ৰসংগ আৰু পৰহিলৈ গোসাঁইক লৈ শোভাযাত্ৰা কৰা হ'ব। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোৱালপাৰাতো বিস্তৃত কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি চলাই থকা হৈছে। ৰংজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়ত আজিৰে পৰা 5দিনীয়া কাৰ্যসূচীৰে এই উৎসৱৰ আয়োজন কৰা হৈছে। তামোলপুৰ জিলাৰ পুনিয়া শ্যামৰাই সত্ৰৰ লগতে জিলাখনৰ কেইবাখনো সত্ৰ আৰু অন্যান্য স্থানত আজিৰে পৰা আয়োজিত দৌল উৎসৱৰ বাবে সত্ৰসমূহ সজাই পৰাই তোলা হৈছে। শ্যামৰাই সত্ৰ উদযাপন সমিতিয়ে আজিৰে পৰা 3দিনীয়াকৈ এই উৎসৱ পালন কৰিব। খেলৰ বাতৰি। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে মঙলবাৰে গুৱাহাটীৰ জৰ্জ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত শ্বিলং লাজং ফুটবল ক্লাবক 1-0 পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই সোমবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত গ্লোবেল ফুটবল ক্লাবক 3-1 ব্যৱধানত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি বিয়লি লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থকাৰ কথা। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখনত আজি মুম্বাই ইণ্ডিয়ানছ গুজৰাট জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাইৰ ব্ৰবন ষ্টেডিয়ামত খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। পইণ্ট তালিকাৰ শীৰ্ষত থকা দিল্লী কেপিটেলছে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে। তালিকাৰ দ্বিতীয় স্থানৰ মুম্বাই ইণ্ডিয়ানছ আৰু তৃতীয় স্থানত থকা গুজৰাট জায়েণ্টছে কাইলৈ এলিমিনেটৰ খেলখনৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব। অহা 15 মাৰ্চত একেখন ষ্টেডিয়ামতে মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেল খেলখন খেলোৱা হ'ব। ভাৰতৰ ৱেলাৱান সেন্থিল কুমাৰে অষ্ট্ৰেলিয়ান অপেন স্কোৱাছ প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সেন্থিল কুমাৰে কালি বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত অষ্ট্ৰেলিয়াৰ জোচেফ হোৱাইটক 3-0 ফলাফলত পৰাস্ত কৰে। বিশ্বৰ 43 সংখ্যক স্থানৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে 11-16, 11-2, 11-4 পইণ্টত সহজে জয়লাভ কৰে। সেন্থিল কুমাৰ আজি বিয়লি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ গ্ৰেগ লোবনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। 11 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ 100 দিনীয়া ক্ষণগণনাৰ অংশ হিচাপে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাদৱে আজি নতুন দিল্লীত যোগ মহোৎসৱ 2025 মুকলি কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰিব। অসমৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন কৰা হৈছে আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।